আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ 30,806গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ, জোনবিল মেলাৰ আজি সামৰণি আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী উদযাপন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ 30,806গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। নপ্তিপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনত ইতিমধ্যে নলবাৰী আৰু টিহু বিধানসভা সমষ্টিৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 106খন আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে অগপ আৰু বিজেপিৰ মিত্ৰতা প্ৰায় চূড়ান্ত আৰু আসনৰ সংখ্যাও প্ৰায় পূৰ্বৰ দৰে থাকিব বুলি প্ৰকাশ কৰে।
আগত যেনেকে আছে তেনেকে মোটামুটি থাকিব, ছিটবিলাক অলপ চলপ চেঞ্জ হ'ব, কোনোবা ছিটত আমি উঠিম, আমাৰ ছিটত তেওঁলোক উঠিব, অদল বদল হ'ব, সংখ্যা মোটামুটি একে থাকিব, এটা দুটা বাঢ়িবও পাৰে। আমাৰ কি হয়, টিকেট ছিলেকশ্যনৰ আগতে কৈ লওঁ, মোটামুটি বুজাবুজিটো হৈ গৈছে। আমাৰ দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাই এজিপিৰ লগত কথা পাতি আছে, মোটামুটি সম্পূৰ্ণ হৈ গৈছে। আৰু যিদিনাখনে অমিত শাহ ডাঙৰীয়াই বিচাৰিব যে আপোনালোক আহক চেজ কৰি দিওঁ, লগে লগে চেজ হৈ যাব, কাৰণ যিটো প্ৰাথমিক বুজাবুজি সেইটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে।
ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্ৰানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত 5খন প্ৰাচীন সাঁচিপুথীয়া পুথিকে ধৰি মুঠ 8খন এনে পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুকলি কৰা গ্ৰন্থ কুটীৰত অসমীয়াকে ধৰি দেশৰ মুঠ 11টা ধ্ৰুপদী ভাষাৰ প্ৰাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱা হৈছে। অনুষ্ঠানত অংশ লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাষ্ট্ৰপতিগৰাকীক অসমৰ সাঁচিপতীয়া পুথিৰ ঐতিহ্য সন্দৰ্ভত অৱগত কৰে। এই অনুষ্ঠানত নগাঁৱৰ কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী, লখিমপুৰৰ বিষ্ণু চন্দ্ৰ গোস্বামী, নীলকমল গোস্বামী আৰু মৃদু মৌচম বৰাকে ধৰি সাঁচিপতীয়া পুথিসমূহৰ কেইবাগৰাকীও দাতাই অংশ লয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে সাঁচিপতীয়া পুথি সংগ্ৰহৰ ক্ষেত্ৰত কলাক্ষেত্ৰ সমাজে বিশেষ পদক্ষেপ লৈছে। এই অনুসৰি ৰাজ্যৰ ভিন ভিন স্থানৰ পৰা সংগ্ৰহ কৰা কীৰ্তনঘোষা, নামঘোষা, ভক্তি ৰত্নাৱলী, দশম, গীত গোবিন্দকে ধৰি সাঁচিপতীয়া পুথিসমূহো ৰাষ্ট্ৰপতি ভৱনক অৰ্পণ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনত থকা এই গ্ৰন্থ কুটীৰ প্ৰকল্পৰ দায়িত্ব অসমৰ পংকজ প্ৰতিম বৰদলৈয়ে লাভ কৰিছে। দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মীয়মান উৰণ সেতুখন চানমাৰী উৰণ সেতুৰ সৈতে সংযোগকৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত উৰণ সেতুখনেৰে পৰৱৰ্তী 15 দিনলৈ যান বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। মহানগৰ যান বাহন আৰক্ষীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি আজি নিশাৰে পৰা পৰৱৰ্তী 15 দিনলৈ উৰণ সেতুখনৰ এটা পথেৰে যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হ'ব। এই যান বাহনসমূহে ৰাজগড় ভঙাগড় পথেৰে যাত্ৰা কৰিব লাগিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
যিহেতু নতুন ব্ৰিজখনৰ লগত পুৰণা ব্ৰিজখনৰ এটা মাৰ্জিং পইণ্ট হ'ব, চ' সেই মাৰ্জিং পইণ্টটোৰ কাৰণে আমাৰ ব্ৰিজখনৰ বৰ্তমান 15 দিনৰ কাৰণে এটা ট্ৰেক চলি থাকিব। সেই ট্ৰেকটো হ'ব চানমাৰীৰ পৰা অহাটো আৰু যিটো কমাৰ্চ কলেজৰ পৰা যাব সেই ট্ৰেকটো বন্ধ থাকিব, মিনিমাম 15 দিনৰ কাৰণে বন্ধ থাকিব। যেতিয়া এইটো ট্ৰেকৰ কাম কমপ্লিট হ'ব এই ট্ৰেকটো খুলি দিম, তেতিয়া আমি অপজিট যিটো ট্ৰেক আছিল সেই ট্ৰেকটোত আমি বন্ধ কৰাই দিম। আপোনালোকৰ থ্ৰু দি গুৱাহাটীবাসী ৰাইজ, অসমবাসী ৰাইজক অনুৰোধ কৰিছো, পৰাপক্ষত তেওঁলোকে এই যিটো ফ্ৰী ফ্ল' ট্ৰেফিক মুভমেণ্টটোৰ কাৰণে যিখিনি গাড়ী ধৰক আপোনাৰ দূৰৰ ফালৰ পৰা আহিব, তেওঁলোকে ৰাজগড় ৰাস্তাটোদি ওলাই গৈ তেওঁলোক বাওঁফালে গুচি গ'লে জি এছত ওলাব পাৰিব, বা আপোনাৰ 4 নম্বৰ যিটো বাইলেন আছে সেইফালৰ পৰা গান্ধী মন্দিৰেদি ওলাই গৈ পেলাই তেওঁলোকে আইডাৰ জি এছতো ওলাব পাৰিব, জি এন বি ৰোডো ওলাব পাৰে, সিফালে আপোনাৰ বিবোৰতো ওলাব।
জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গুভা দেউৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গুভাৰজাই জোনবিল মেলাথলীত ৰাজ দৰবাৰ বহুৱাই প্ৰজাসকলৰ পৰা প্ৰতীকি ৰূপত কৰ কাটল সংগ্ৰহ কৰাৰ পাছতে মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনা তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট কবি হৰেন্দ্ৰ বৰাই এই কবি সন্মিলন উদ্বোধন কৰে। উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জুনবিল মেলাত পূৰ্বৰ দৰে এইবাৰো ঐতিহাসিক বিনিময় প্ৰথাৰ হাতত পাহাৰৰ মামামামীসকলে থলুৱাভাৱে উৎপাদিত সামগ্ৰী ভৈয়ামৰ লোকসকলৰ সামগ্ৰীৰ সৈতে বিনিময় কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলনৰ উপৰি বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হয়। কালি মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 গৰাকী তিৱা ৰজক ৰাজভত্তা প্ৰদান কৰা হয়। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হৈছে। এই দিৱসত কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, পুষ্টিকৰণ আৰু কল্যাণত গুৰুত্ব আৰোপ কৰা হয়। প্ৰতি বছৰে 24 জানুৱাৰীত উদযাপন কৰা এই দিৱসত লিংগ বৈষম্যৰ বিৰোধিতা, সম সুবিধা প্ৰদান আৰু সবল নাগৰিক হিচাপে সমাজত কন্যাসকলে মূৰ তুলি থাকিব পৰা পৰিৱেশৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ক্ষমতাত অহাৰ পিছৰ বছৰটোত 2015 চনৰ 22 জানুৱাৰীত বেটী বচাও বেটী পঢ়াও আঁচনিৰ শুভাৰম্ভ কৰিছিল। ৰাজ্যৰ বিভিন্ন জিলাত আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হৈছে। কামৰূপ জিলাৰ আমিনগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱস উদযাপন কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পুৱা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত জিলা স্বাস্থ্য বিভাগে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সভাকক্ষত এই কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত, বিদ্যুৎ বিকাশ ভাগৱতী, বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। 77 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্ৰস্তুতি চলিছে। জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 24টা দলে কুচকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় 26 জানুৱাৰী পৰ্যন্ত খোলা ৰাখিবলৈ জিলা আয়ুক্তই জাননী জাৰি কৰিছে। বৰপেটা জিলাতো গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। বৰপেটা পৌৰসভা খেলপথাৰত জিলাভিত্তিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি কুচকাৱাজৰ পূৰ্ণ পৰ্যায়ৰ অনুশীলন কৰা হয়। জিলা আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডে এই অনুশীলন চলায়। দক্ষিণ শালমৰা মানকাছৰ জিলাতো আজি গণৰাজ্য দিৱসৰ কুচকাৱাজৰ অনুশীলনৰ সামৰণি পৰিছে। জিলাখনৰ হাতিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। দিৱসৰ কুচকাৱাজত অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, NCCকে ধৰি মুঠ 13টা দলে অংশ ল'ব। এইবাৰ নতুন দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব। ধুবুৰীৰ আছাৰীকান্দিৰ ভৌগোলিক সূচাংকৰ পৰিস্থিতি লাভ কৰা এই শিল্প এইবাৰ পেৰেডত দেশবাসীৰ সন্মুখত উজলি উঠিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া 7 বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 বজাত এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পন্নী গৰিমা শইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীমতী গাৰ্গে কয় যে এই স্মাৰকপত্ৰৰ জৰিয়তে গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে বিশেষ আদালত স্থাপন, ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি দিয়া বিশেষ লোক অধিবক্তাৰ দলৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোক অধিবক্তা নিযুক্তিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ সৈতে সঠিক কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনোৱা হৈছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ 2026ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো দেশী বিদেশী চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি অসমীয়া ভাষাৰ চলচ্চিত্ৰ কক কক ককক, দক্ষিণ কোৰিয়াৰ ছবি এ পয়েট অব দ্য ৰিভাৰ আৰু মংগোলিয়ান ইফ অনলি আই কুড হাইবাৰনেট ছবি প্ৰদৰ্শিত হয়। একেদৰে বিষ্ণুৰভা প্ৰেক্ষাগৃহত তুলু ভাষাৰ ছবি ইম্বু, বাংলা ছবি পৰবাসী, হংকঙৰ ছবি লেটছ হেভ এ কাপ অফ দুধপত্তি চাই ছবিকেইখন প্ৰদৰ্শিত হয়। মহোৎসৱৰ সৈতে সংগতি ৰাখি চলচ্চিত্ৰ সম্পৰ্কীয় কেইবাখনো কৰ্মশালা অনুষ্ঠিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ 30,806গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ, জুনবিল মেলাৰ আজি সামৰণি আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী উদযাপন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী বাতৰি সন্ধিয়া ৬ বজাত শুনিবলৈ পাব।